আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 40টা সমষ্টিত 382গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ হিচাপে বিবেচিত হৈছে। ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ৰাজনৈতিক দলসমূহে সভা সমদলৰ জৰিয়তে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ ডাউধাৰাত কক্লাবাৰী পৰিষদীয় সমষ্টিৰ যোগদান কাৰ্যসূচীত অংশ ল'ব। ইপিনে মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা পীযুষ হাজৰিকাই কালি ওদালগুৰি জিলাত বিটিআৰ নিৰ্বাচনৰ এখন প্ৰস্তুতিমূলক সভাত অংশ লয়। এই কাৰ্যসূচীত ওদালগুৰি জিলাৰ বিজেপিৰ এটা অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৱে কালি গয়বাৰী সমষ্টিত প্ৰচাৰ চলায়। বিটিচি নিৰ্বাচনত বিজেপিয়ে 30খন আসন জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰিছে। এইবাৰ বিজেপিয়ে পৰিষদীয় নিৰ্বাচনত 30টা সমষ্টিত প্ৰাৰ্থী দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্বাচনত দলটোৱে চৰকাৰ গঠনৰ লক্ষ্যৰে আগবাঢ়িছে। ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাত অহা 22 ছেপ্টেম্বৰৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্টৰ অধীনত বন্ধৰ দিন ঘোষণা কৰিছে। আধাৰ কাৰ্ড আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলৰ সংশোধিত এছঅপিত অনুমোদন জনোৱা হৈছে। এই অনুসৰি 18 বছৰৰ অধিক ঊৰ্ধৰ নাগৰিকে নতুনকৈ আধাৰ কাৰ্ড লাভ নকৰে। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাবে এবছৰলৈ এই নিয়মাৱলী প্ৰযোজ্য নহয়। অৱশ্যে বিৰলতকৈ বিৰল ঘটনাৰ ক্ষেত্ৰত জিলা আয়ুক্তসকলক আধাৰ আবেদনৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে। এই নতুন নিয়মৰ জৰিয়তে সন্দেহযুক্ত নাগৰিক আৰু অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰাৰ আশংকা দূৰ কৰিব বিচৰা হৈছে। ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে 1972 চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ 35(4)ৰ অধীনত জাৰি কৰা এই অধিসূচনা ততালিকে কাৰ্যকৰী হৈছে। এই নতুন সংযোজনৰ ভূমি গোলাঘাট, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথলৈ সম্প্ৰসাৰিত হৈ আছে। অধিসূচনাখনত ব্ৰহ্মপুত্ৰৰ মূল সূঁতিৰে নাও আৰু জাহাজৰ চলাচল ব্যাহত নহয় বুলি স্পষ্ট কৰি দিয়া হৈছে। বিশ্ববন্দিত শিল্পী ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্মশতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ ভিন ভিন ঠাইৰ পৰা ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰিবলৈ গুৱাহাটীলৈ আহিবলগীয়া শিল্পী তথা অতিথিসকলৰ আপ্যায়নকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। এই অনুষ্ঠান সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বৈঠকত লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডকে ধৰি অন্যান্য বিভাগসমূহৰ কাম কাজৰো পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ 1000 শিল্পীয়ে তেওঁৰ 14টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ'ব। এই উপলক্ষে অহা 13 ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। পৰৱৰ্তী সময়ত কলকাতা, মুম্বাই, নতুন দিল্লী আৰু অৰুণাচল প্ৰদেশকে ধৰি দেশৰ ভিন ভিন স্থানত ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ অনুষ্ঠান আয়োজন কৰা হ'ব। খানাপাৰাৰ অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহী লোকৰ বাবে ৰাজ্য চৰকাৰে এটা পৰ্টেল মুকলি কৰিছে। 8 ছেপ্টেম্বৰৰ নিশা 12 বজাৰ ভিতৰত আগ্ৰহীসকলে এই পৰ্টেলত নিজৰ সবিশেষ দাখিল কৰি নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বিশেষ নৈমিত্তিক ছুটী মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি অহা 14 আৰু 15 নৱেম্বৰত কৰ্মচাৰীসকলে এই বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব। কৰ্মচাৰীসকলে 16 নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ দিনটো মাতৃ পিতৃ বন্দনাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়াৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।